বাছনিসকলৰ কৰ্ম তিনি অধ্যায়। পিতৰে এজন খুৰাক সুস্থ কৰা আৰু তাৰ ফল। এদিন প্ৰাৰ্থনাৰ সময়ত, অৰ্থাৎ আবেলি প্ৰায় 3মান বজাত পিতৰ আৰু জোখন জেৰুচালেম মন্দিৰলৈ গৈ আছিল। তেনে সময়ত সেই মন্দিৰলৈ অহা লোকসকলৰ ওচৰত ভিক্ষা মাগিবলৈ সেই মন্দিৰৰ সুন্দৰ নামৰ দুৱাৰমুখত যিজনক সদায় থোৱা হৈছিল তেনে উপজাৰে পৰা খুৰা মানুহ এজনক কিছু লোকে কঢ়িয়াই আনিলে। তেওঁ পিতৰ আৰু জোখনক সেই মন্দিৰত সোমাবলৈ ধৰা দেখি ভিক্ষা পাবৰ বাবে অনুৰোধ কৰিলে। তেতিয়া পিতৰ আৰু জোহনে তেওঁলৈ একেথৰে চাই ক'লে, আমলৈ চোৱা। তেতিয়া তেওঁ কিছু পোৱাৰ আশাত তেওঁলোকলৈ চাই থাকিল। তেতিয়া পিতৰে ক'লে, মোৰ লগত ৰূপ সোণ একো নাই, কিন্তু যি আছে তাকে তোমাক দিওঁ, নাচৰীয়া যীশুখ্ৰীষ্টৰ নামেৰে উঠি ফুৰা। তাকে কৈ তেওঁ তাৰ সোঁহাতত ধৰি তুলি দিয়াত ভৰি আৰু গাঁঠিৰে বল পালে। তাতে সেই মগনীয়ে লাভ মাৰি থিয় হৈ খোজকাঢ়ি ফুৰিলে আৰু দেউ দি ঈশ্বৰক স্তুতি কৰি তেওঁলোকৰ সৈতে মন্দিৰত সোমাল। তাতে সকলো লোকে তেওঁক খোজকঢ়া আৰু ঈশ্বৰক স্তুতি কৰা দেখিলে। পাছত তেওঁলোকে তেওঁক মন্দিৰৰ সুন্দৰ দুৱাৰত বহি ভিক্ষা খোজা মানুহজন বুলি জানিবলৈ পোৱাত তেওঁলৈ যি ঘটিল সেই বিষয়ে বৰ আচৰিত হ'ল আৰু বিস্ময় মানিলে। সেই সুস্থ হোৱা খুৰাজনে পিতৰ আৰু জোহনক ধৰি থকা দেখি সকলো লোকে বিস্ময় মানিলে আৰু তেওঁলোকৰ ওচৰলৈ বেগাই আহিল। যাতে তেওঁলোক থকা সেই ঠাই চলোমনৰ বাৰাণ্ডা বুলি জনাজাত আছিল। ইয়াকে দেখি পিতৰে লোকসকলক ক'লে, হে ইজৰাইলীয়া লোকসকল, আপোনালোকে কিয় ইয়াত এই কাৰ্য দেখি বিস্ময় মানিছে? আমি আমাৰ শক্তিৰে বা ভক্তিৰে এই মানুহজনক খোজ কঢ়ালো বুলি ভাবি আমাৰ ফালে কিয় একেথৰে চাই আছে? যিজন যীশুক আপোনালোকে শত্ৰুৰ হাতত সোধাই দিলে আৰু পিলাতে এৰি দিবলৈ কোৱাৰ পাছতো তেওঁক এৰি দিবলৈ অস্বীকাৰ কৰিলে, আব্ৰাহাম, ইছহাক, জাকুবৰ ঈশ্বৰ, অৰ্থাৎ আমাৰ পূৰ্বপুৰুষসকলৰ ঈশ্বৰে নিজৰ সেৱক সেই যীশুখ্ৰীষ্টক মহিমান্বিত কৰিলে। কিন্তু সেই পবিত্ৰ আৰু ধাৰ্মিকজনক অস্বীকাৰ কৰি নৰভতি এটাকহে মোকলাই দিবৰ বাবে আপোনালোকে অনুমতি বিচাৰি নিবেদন কৰিলে আৰু জীৱনদাতাজনক আপোনালোকে বধ কৰিলে, কিন্তু ঈশ্বৰে মৃতলোকৰ মাজৰ পৰা তেওঁক তুলিলে, তাৰ সাক্ষী আমি আছো। আৰু তেওঁৰ নামত বিশ্বাস কৰাৰ কাৰণে এই যি মানুহজনক আপোনালোকে চিনি পাইছে তেওঁক তেওঁৰ নামেৰেই বলৱান কৰিলে আৰু তেওঁ জন্মোৱা বিশ্বাসে আপোনালোকৰ সন্মুখত তেওঁক সম্পূৰ্ণ সুস্থ কৰি খোজ কঢ়ালে। হে ভাইসকল, মই জানিছো আপোনালোকৰ শাসনকৰ্তাসকলে আৰু আপোনালোকে নুবুজিয়েই সেই কৰ্ম কৰিলে, কিন্তু ঈশ্বৰে পূৰ্বতে ভাৱৱতীসকলৰ মুখেৰে খ্ৰীষ্টৰ দুৰ্ভোগৰ বিষয়ত যি কথা কোৱাইছিল সেই বিষয়কে তেওঁ সেইৰূপে সিদ্ধ কৰিলে। এইকাৰণে মন পালতাই ঘূৰি আহক, যাতে আপোনালোকৰ পাপমোচন হয় আৰু প্ৰভুৰ সন্মুখৰ পৰা শান্তিযুক্ত কাল যেন আহে, আৰু আপোনালোকৰ কাৰণে নিৰূপিত যিজন খ্ৰীষ্ট সেইজন যীশুক যেন তেওঁ পঠিয়াই দিয়ে। ঈশ্বৰে পবিত্ৰ ভাৱৱতীসকলৰ দ্বাৰা যি যি সময়ৰ কথা পূৰ্বতে কৈছিল সকলো বিষয়ৰ পুনৰস্থাপনৰ সেই সময়লৈকে স্বৰ্গই এই যীশুখ্ৰীষ্টক গ্ৰহণ কৰা আৱশ্যক আছে। মুচিয়ে কৈছিল, প্ৰভু পৰমেশ্বৰে আপোনালোকৰ ভাইসকলৰ মাজৰ পৰা মোৰ নিচিনা এজন ভাৱ পৰিৱৰ্তন কৰিব আৰু তেওঁ আপোনালোকক যি কথা ক'ব সেই সকলো কথা আপোনালোকে শুনিব, কিন্তু সেই ভাৱবাদীৰ কথা যিকোনো প্ৰাণীয়ে নুশুনে তেওঁক নিজৰ লোকৰ মাজৰ পৰা উচ্ছন্ন কৰা হ'ব। ইয়াৰ উপৰিও চমুৱেল আদি কৰি যিমানবোৰ ভাৱবাদীয়ে কথা ক'লে সকলোৱেই এই সময়ৰ বিষয়ে কৈ গ'ল। আপোনালোক সেই ভাওবাদীসকলৰ সন্তান আৰু আপোনালোকৰ পূৰ্বপুৰুষসকলৰ সৈতে ঈশ্বৰে কৰা সেই বিধানৰ উত্তৰাধিকাৰী। তেওঁ আব্ৰাহামক কৈছিল, তোমাৰ বংশত পৃথিৱীৰ সকলো জাতি আশীৰ্বাদ পাব। আপোনালোকৰ প্ৰতিজনক নিজ দুষ্টতাৰ পৰা ঘূৰাই আশীৰ্বাদ দিবলৈ ঈশ্বৰে তেওঁৰ পুত্ৰ যীশুক প্ৰথমতে আপোনালোকৰ ওচৰলৈ পঠালে।